টাইফাকে সমাজত যেতিয়া বিবাহ অনুষ্ঠান এটা অনুষ্ঠিত হয়, দৰা পক্ষই যেতিয়া কইনাক ঘৰৰ পৰা আহিবলৈ আমন্ত্ৰণ কৰে, তেতিয়া এটা সুৰীয়া ভংগীত তেওঁলোকক অতি আদৰ সাদৰেৰে তেওঁলোকক আমন্ত্ৰণ কৰে। সেই সময়তে সেই যিটো সুৰীয়া পৰিৱেশ, সেই সুৰীয়া পৰিৱেশটো এতিয়া পৰিৱেশন কৰিব। ইয়াত পৰিৱেশন কৰিছে ইচাহম, আমচন, আম আমখ আৰু আমচাৰ্খীয় চাখা বুৱাইংকে, তেওঁলোকে সেই গীতটোৰ পৰিৱেশন কৰিব।
চৌখুন চৌনাং খৱৈ মাহালৈ মাহালৈ চাও 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 খৱৈ মাহালৈ মাহালৈ শুন মাও শুন চাও খৱৈ মাহালৈ মাহালৈ চৌখুন চৌনাং খৱৈ মাহালৈ মাহালৈ চাও মাও চাও চাও খৱৈ মাহালৈ মাহালৈ খুন মাও খুন চাও খৱৈ মাহালৈ মাহালৈ এইটোকে ঘূৰাই ঘূৰাই কয় আৰু।